জিৰিমিয়া ষোল্ল অধ্যায়। যিহুদীসকলৰ পাপ আৰু ভাবি দুৰৱস্থা। এয়ে যীহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক'লে, বোলে, তুমি বিবাহ নকৰিবা, এই ঠাইত তোমাৰ পুঁজি হ'বলৈ নিদিবা, কিয়নো এই ঠাইত উপজা পুঁজিৰ বিষয়ে আৰু এই দেশত তেওঁলোকক প্ৰসৱ কৰা মাতৃসকলৰ আৰু তেওঁলোকক জন্ম দিয়া পিতৃসকলৰ বিষয়ে যীহোৱাই এইদৰে কৈছে, তেওঁলোকে কষ্টদায়ক মৃত্যুত প্ৰাণত্যাগ কৰিব আৰু তেওঁলোকৰ কাৰণে কোনেও বিলাপ নকৰিব, তেওঁলোক মাটিৰ ওপৰত হাড়ৰ নিচিনাকৈ পৰি থাকিব আৰু তেওঁলোকক মৈদাম দিয়া নাযাব, তেওঁলোক তৰোৱাল ও আকালৰ দ্বাৰাই হত হ'ব আৰু তেওঁলোকৰ আকাশৰ চৰাই আৰু পৃথিৱীৰ জন্তুৰ আহাৰ হ'ব, কিয়নো যীহোৱাই এইদৰে কৈছে, তুমি শোকৰ কোনো ঘৰত নুসুমাবা, তুমি বুকু ভুকুৱাবলৈ নাযাবা আৰু তেওঁলোকৰ কাৰণে বিলাপ নকৰিবা, কাৰণ মই এই জাতিৰ পৰা মোৰ শান্তি, এনেকি দয়া আৰু অনুগ্ৰহ দূৰ কৰিলোঁ। যীহোৱাই এইদৰে কৈছে, এই দেশত থকা বৰ আৰু সৰু লোক মৰিব, তেওঁলোকক মৈদাম দিয়া নাযাব আৰু তেওঁলোকৰ কাৰণে কোনেও বুকু নুভুকুৱাব আৰু তেওঁলোকৰ কাৰণে কোনেও নিজ গা কাটকুট নকৰিব বা মূৰ নুখুৰাব, লোকসকলে মৃত লোকৰ কাৰণে তেওঁলোকক সান্ত্বনা দিবলৈ শোক কৰোঁতে তেওঁলোকক পিঠা নিবিলাব, নাইবা তেওঁলোকৰ পিতৃ কি মাতৃৰ কাৰণে পান কৰিবলৈ লোকসকলে তেওঁলোকক সান্ত্বনাদায়ক পাণ পাত্ৰ নিদিব, তুমি তেওঁলোকৰ লগত ভোজন পান কৰিবৰ অৰ্থে তেওঁলোকৰ লগত বহিবলৈ ভোজৰ ঘৰত নুসুমাবা, কিয়নো ইজৰাইলৰ ঈশ্বৰ বাহিনীসকলৰ যীহোৱাই এইদৰে কৈছে, চোৱা, মই তোমালোকৰ চকুৰ আগতে আৰু তোমালোকৰ দিনতে এই ঠাইৰ পৰা উল্লাসৰ ধ্বনি, আনন্দৰ ধ্বনি আৰু দৰা কন্যাৰ ধ্বনি লুপ্ত কৰিম, আৰু তেতিয়া তুমি এই জাতিৰ আগত এই সকলো কথা প্ৰচাৰ কৰিবা আৰু তেওঁলোকে তোমাক ক'ব যে যীহোৱাই আমাৰ বিৰুদ্ধে এই মহা বিপদৰ কথা কিয় ক'লে বা আমাৰ অপৰাধ কি, আমি আমাৰ ঈশ্বৰ যীহোৱাৰ বিৰুদ্ধে কৰা আমাৰ পাপ কি, তেতিয়া তুমি তেওঁলোকক ক'বা, যীহোৱাই কৈছে, তোমালোকৰ পূৰ্বপুৰুষসকলে মোক ত্যাগ কৰিলে, ইতৰ দেৱতাবোৰৰ পাছত চলিলে, সেইবোৰক সেৱা পূজাও কৰিলে আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰিলে, কিন্তু মোক হলে ত্যাগ কৰিলে, মোৰ ব্যৱস্থা পালন নকৰিলে, আৰু তোমালোক হলে তোমালোকৰ পূৰ্বপুৰুষসকলতকৈও অধিক কদাচৰণ কৰিছা, কিয়নো চোৱা, তোমালোক প্ৰতিজনে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে চলি মোৰ কথাত কাণ নিদিয়া, এই হেতুকে তোমালোকৰ পূৰ্বপুৰুষসকলে আৰু তোমালোকেও যি দেশ জনা নাই এনে এক দেশলৈ মই এই দেশৰ পৰা তোমালোকক দূৰ কৰি দিম, সেই ঠাইত তোমালোকে দিনে ৰাতিয়ে ইতৰ দেৱতাবোৰক সেৱা পূজা কৰিবা, কিয়নো মই তোমালোকক অনুগ্ৰহ নকৰিম, এই হেতুকে চোৱা, এনে কোনো দিনবোৰ আহিছে, যীহোৱাই কৈছে, সেইদিনা লোকসকলে আৰু নক'ব, যিজনাই ইজৰাইলৰ সন্তানসকলক মিছৰ দেশৰ পৰা আনিলে সেই যীহোৱাৰ জীৱনৰ শপত, কিন্তু এনেকৈ ক'ব যে যিজনাই ইজৰাইলৰ সন্তানসকলক উত্তৰ দেশৰ পৰা আৰু যি যি দেশলৈ তেওঁলোকক খেদিছিল সেই সকলো দেশৰ পৰা আনিলে সেই যীহোৱাৰ জীৱনৰ শপত, মই তেওঁলোকৰ পূৰ্বপুৰুষসকলক যি দেশ দিছিলোঁ সেই দেশলৈ পুনৰাই তেওঁলোকক আনিম, চোৱা, মই অনেক মাছমৰীয়া অনাম, যীহোৱাই কৈছে, তেওঁলোকে মাছ ধৰা দি তেওঁলোকক ধৰিব, পাছে মই অনেক ব্যাধ অনাম, তেওঁলোকে চিকাৰীৰ দৰে চিকাৰ কৰি প্ৰত্যেক পৰ্বত, প্ৰত্যেক গিৰি আৰু শিলবোৰৰ খুৰুঙৰ পৰা তেওঁলোকক উলিয়াব, কিয়নো তেওঁলোকৰ সকলো পথত মোৰ চকু আছে। তেওঁলোক মোৰ পৰা গুপুতে নাথাকিব, বা তেওঁলোকৰ অপৰাধ মোৰ দৃষ্টিত অগোচৰ নহ'ব। মই প্ৰথমে তেওঁলোকৰ অপৰাধ আৰু পাপৰ দুগুণ প্ৰতিফল দিম, কিয়নো তেওঁলোকে নিজৰ ঘিনলগীয়া বস্তুৰ হৰেৰে মোৰ দেহ অশুচি কৰিলে, আৰু তেওঁলোকৰ ঘিননীয় পদাৰ্থৰে মোৰ আধিপত্য পৰিপূৰ্ণ কৰিলে। হে মোৰ বল, হে মোৰ কোঠ, আৰু সংকটৰ কালৰ মোৰ আশ্ৰয় হে যিহুৱা, পৃথিৱীৰ অন্তৰ পৰা জাতিবোৰে তোমাৰ ওচৰলৈ আহি ক'ব, আমাৰ পূৰ্বপুৰুষসকলে মিছা, এনেকি অসাৰ আৰু অনুপকাৰী বস্তুৰ বাহিৰে একো অধিকাৰ কৰা নাই। যি ঈশ্বৰ নহয় মানুহে নিজলৈ জানো এনে দেৱতাবোৰ সাজিব। এই হেতুকে চোৱা, মই তেওঁলোকক জনাম মোৰ হাত আৰু মোৰ পৰাক্ৰম, তেওঁলোকক একেৰাহে জ্ঞাত কৰাম। তাতে মোৰ নাম যে যিহুৱা, ইয়াকে তেওঁলোকে জানিবলৈ পাব।